জিহুদার পত্র। যীশুখ্রীষ্টৰ দাহ জাকোবৰ ভাই জিহুদা, পিতৃ ঈশ্বৰত যিবিলাক প্ৰেমৰ পাত্ৰ আৰু যীশুখ্ৰীষ্টৰ নিমিত্তে ৰক্ষিত আছে, সেই আমন্ত্ৰিত লোকবিলাকৰ সমীপলৈ তোমালোকলৈ দয়া, শান্তি আৰু প্ৰেম বাহুল্যৰূপে হওক। হে প্ৰিয়বিলাক, আমাৰ সাধাৰণ পৰিত্ৰাণৰ বিষয়ে তোমালোকলৈ লিখিবলৈ মই সম্পূৰ্ণ যত্ন কৰোঁতে পবিত্ৰ লোকবিলাকত এবাৰ সমৰ্পিত হোৱা বিশ্বাসৰ পক্ষে প্ৰাণপণ কৰিবলৈ উদগাবৰ কাৰণে তোমালোকলৈ লিখিবৰ মোৰ প্ৰয়োজন হ'ল, কিয়নো কোনো কোনো মানুহ গোপুতৰূপে তোমালোকৰ মাজত সোমাল। তেওঁবিলাক এই দণ্ডৰ পাত্ৰ হ'ব বুলি তেওঁবিলাকৰ বিষয়ে পূৰ্বৰ পৰা লিখা আছে। তেওঁবিলাক ভক্তিহীন লোক, তেওঁবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত পৰিণত কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভুক অৰ্থাৎ যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। কিন্তু তোমালোকে সকলো কথা এবাৰ জানিলেও তোমালোকক ওৱৰাব খোজো যে প্ৰভুৱে মিছৰ দেশৰ পৰা মানুহবিলাকক উদ্ধাৰ কৰি পাছত বিশ্বাস নকৰাবিলাকক বিনষ্ট কৰিলে, আৰু যি স্বৰ্গদূতবিলাকে নিজৰ আধিপত্য নাৰাখি নিজ বাসস্থান ত্যাগ কৰিলে তেওঁবিলাকক তেওঁ মহাদিনৰ বিচাৰৰ অৰ্থে অনন্তকলীয়া বন্ধনত আন্ধাৰৰ অধীনে ৰাখিলে। সেইদৰে চদুম আৰু খমুৰা আৰু তাৰ চাৰিওফালৰ নগৰবোৰ তেওঁবিলাকৰ নিচিনাকৈ বেইচাগমন আৰু পুংমৈথুনত ৰত হোৱাত অনন্তজুৰি দণ্ড ভোগ কৰি আৰ্হি স্বৰূপে আগত ওলাই আছে। তথাপি সেই লোকবিলাকে সেই একেইদৰে সপোন দেখা হৈ মাংসক অসুচী কৰে, প্ৰভুত্বক অৱহেলা কৰে আৰু প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰে। কিন্তু প্ৰধান স্বৰ্গদূত মিখায়েলে যেতিয়া মুচিৰ শৰীৰৰ বিষয়ে চয়তানৰ লগত বাদানুবাদ কৰি বাকযুদ্ধ কৰিলে, তেতিয়া তাৰ বিৰুদ্ধে তেওঁ নিন্দাযুক্ত নিষ্পত্তি কৰিবলৈ সাহ নেপায় প্ৰভুৱে তোমাক ভৎসনা কৰক এই কথা মাথো কলে। কিন্তু তেওঁবিলাকে যিহক নাজানে তাক নিন্দা কৰে, আৰু জ্ঞানহীন পশুবোৰৰ দৰে তেওঁবিলাকে যিহকে স্বাভাৱিকৰূপে জানে তাতেই নষ্ট হয়। তেওঁবিলাক সন্তাপৰ পাত্ৰ, কিয়নো তেওঁবিলাক কৈনৰ পথত গমন কৰে আৰু বেচৰ অৰ্থে বিলিয়মৰ ভান্তিৰূপ পথত লৰ ধৰে, আৰু পুৰহৰ প্ৰতিবাদক তেওঁবিলাক বিনষ্ট কৰে। তেওঁবিলাক তোমালোকৰ প্ৰেম ভোজত একেলগে ভোজন কৰোঁতে পানীৰ তলত লুকাই থকা বিঘ্নজনক শিলস্বৰূপ হয়। তেওঁবিলাকে নিজকে নিজে নিৰ্ভয়েৰে প্ৰতিপালন কৰে। তেওঁবিলাক বতাহৰ দ্বাৰাই চলাই নিয়া পানী নথকা মেঘ, তেওঁবিলাক হেমন্তকালৰ ফলহীন গছ, দুবাৰ মৰা আৰু উঘালি পৰা গছ, তেওঁবিলাক নিজৰ লাজ ৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ, তেওঁবিলাক ভ্ৰমণকাৰী তৰাস্বৰূপ, সেইবোৰৰ কাৰণে অনন্তকলীয়া ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে। আদমৰ পৰা সপ্তম পুৰুষ যি হনুক, তেওঁবিলাকৰ উদ্দেশ্যে ভাবুকি প্ৰচাৰ কৰি কৈছিল,
চোৱা, সকলোবিলাকৰ সুদবিচাৰ কৰিবলৈ আৰু ভক্তিবিহীনবিলাকে নিজৰ সকলো ভক্তিহীন কাৰ্যৰ দ্বাৰাই যি ভক্তি লংঘন কৰিলে, আৰু ভক্তিহীন পাপীবিলাকে তেওঁৰ বিৰুদ্ধে যি টান টান কথা ক'লে, সেই সকলোৰ বিষয়ে দুখৰ প্ৰমাণ দিবলৈ প্ৰভু নিজৰ অযুত অযুত পবিত্ৰবিলাকে সৈতে আহিল।
তেওঁবিলাক বিবাদকাৰী, সৌভাগ্য নিন্দ আৰু নিজ নিজ অভিলাষৰ অনুগামী, তেওঁবিলাকৰ মুখে গৰ্ব কথা কয়, তেওঁবিলাকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে। কিন্তু হে প্ৰিয়বিলাক, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পাচনীবিলাকে পূৰ্বে কথা কোৱা তোমালোকে সোঁৱৰা যে তেওঁবিলাকে তোমালোকক কলে শেষকালত নিজ নিজ ভক্তিহীন অভিলাষৰ দৰে চলা বিদ্ৰূপকাৰীবিলাক উপস্থিত হ'ব। তেওঁবিলাক দলভেদকাৰী, ইন্দ্ৰিয়াসক্ত আৰু আত্মবিহীন। কিন্তু হে প্ৰিয়বিলাক, তোমালোকে হলে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁঠি আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি ঈশ্বৰৰ প্ৰেমতে নিজক ৰাখা আৰু অনন্ত জীৱনৰ অৰ্থে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দয়াৰে অপেক্ষা কৰি থাকা, আৰু কোনোবিলাকক অৰ্থাৎ সংশয় কৰাবিলাকক দয়া কৰা, আৰু কোনোবিলাকক জুইৰ পৰা থাপ মাৰি আনি ৰক্ষা কৰা, আৰু মাংসৰ দ্বাৰাই কলংকিত বস্ত্ৰ ঘীণ কৰি কোনোবিলাকক ভয়েৰে দয়া কৰা। এতিয়া যিজনাই তোমালোকক নপৰাকৈ ৰক্ষা কৰিবলৈ আৰু তেওঁ প্ৰতাপৰ সাক্ষাতে নিষ্কলংকৰূপে অতি আনন্দৰে সৈতে উপস্থিত কৰিবলৈ সমৰ্থ, আৰু আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই যিজন আমাৰ ত্ৰাণকৰ্তা, সেই একমাত্ৰ ঈশ্বৰৰ গৌৰৱ, মহিমা, পৰাক্ৰম আৰু ক্ষমতা সকলো যুগৰ পূৰ্বেই এতিয়াও আৰু সকলো যুগলৈকেই হওক। আমেন।